Hello.
Phone.
ঘনা
ঐ ঘনা শুন এই এ তোর বোয়ারিয়ে মোক মেসেজ পঠাইছে বুঝছ নাই মই তোক এটা মই কৈছো তাই তাইর নামটো কেউ নাট লিখি আছে আছে নাই আছে না নাই শুন তো এটা লাখুটি ল তো এটা বুড়া হলি তো এটা লাখুটি ল বুঝছ এ এ রূপেশ্বরীয়ে নোৱাৰে তাইক বুঝছ রূপেশ্বরীয়ে নোৱাৰে তই নিজে এটা বৰ শুন মই এইবিলাক মই মোক তাই মেছেজ পঠাইছে তাই কৈছে নহয় মই আমুক কৰিব মোৰ সহায় কিয় লাগে মই যেতিয়া তাই কৈছে তাই মোক ব্লক কৰিছে আৰাম যেতিয়া তাই মোৰ ৰুমত সোমাব নোৱাৰে তাই আইতাকৰ ওচৰত যাব পাৰিব মই কৈ দিছো আইতাকৰ ওচৰত যাব পাৰিব কিন্তু মোৰ ৰুমত তাই সোমাব কেতিয়াও নোৱাৰে নীলোৎপল সোমাব পাৰিব নীলোৎপল সোমাব পাৰিব কিন্তু তাই নোৱাৰে তোৰ বোৱাৰীয়ে তোৰ বোৱাৰী চিধা কৰ তই নহলে বৰ্তা খং উঠি আছে বৰ্তাৰ খং উঠিছে বুলি কৈ দিবি যা
ঠিক
আছে তোৰ ঘৰত আছে নাই এতিয়া তাতে তোৰ ঘৰত আছে নাই গুৱাহাটীত আছে ঠিক আছে তই যেতিয়া ঘৰলৈ আহিব ইয়াক কবি যে তোৰ যিখিনি তই ৰূপ চুপ কিনিছ সেইখিনি মোৰ ওচৰত জমা ৰাখ কাৰণ মই তোক বিয়া পাতি দিছো নহয় মই বহুত টকা খৰচ কৰি বিয়া পাতি দিছো নহয় তোক তই এইখিনি মোৰ লগত ৰাখ হা তাৰ যিমানখিনি ৰূপ আছে গোটেইখিনি ৰূপ আঢ়ৈ কেজি ৰূপ আছে তাৰ বুজিছ নাই সেইখিনি তই হাতত ৰাখ তোৰ হাতত আছে তই তাক নিদিবি খবৰদাৰ নিদিবি তাক সি মাইকী মাইকী মেখেলা তলত সোমাইছে কুকুৰে সি মাইকী মেখেলা তলত সোমাইছে কুকুৰে
আহিব
এই বালৰ এফিডেফিট গুলি মাৰ এফিডেফিট এফিডেফিট নাই ইয়াতে অকল মুখৰ কথা আছে এতিয়া সেইবিলাক কোৰ্টত নাযাবি কেতিয়াও নাযাবি সেইবিলাক কাম নকৰিবি সেইবিলাক কাম কৰিলে তোৰে বিপত্তি হব কোনো কাগজত কোনো চাইন নকৰিবি কোনো হেৰি নকৰিবি খালি মুখেদিহে কথা কবি হাতত লাখুটি ল হা এইবিলাক কোৰ্টত কেতিয়াও নাযাবি মই কৈছো কোৰ্ট পুলিচ এইবিলাক বাদ দে একেবাৰে বাদ দে থাকক যি থাকে থাকিব তাহাঁতৰ কথা তাহাঁতৰ তোৰ কথা হ'ল সেইখিনি যিখিনি ৰূপ ৰাখিছে তই সেইখিনি পূৰা ধৰি থৈ দে খবৰদাৰ একেবাৰে তাক সি হাতেদি যাতে চুব নোৱাৰে আৰু তাক কবি যে ঘৈণীয়েৰে মই কিয় ফোন কৰিছো জানে একমাত্ৰ তাই মোলে মেছেজ পঠাইছে তাইক মই আজি ডেৰ মাহ আগতে মই আঁতৰ কৰিলো কৰিলো নাই বিয়া হোৱাৰ পিছতে তাই মোৰ ওপৰত বৰ বাহাদুৰী কথা এটা কৈ দিলে নহয় হা মোক এটা বহুত বেয়া কথা কৈ দিলে বুজিছ নাই মই তোৰ লগত কাজিয়া কৰি পতা বিয়াখন অহাৰ পিছত তাই মোক এনেকুৱা এটা ডাঙৰ কথা কৈছে নহয় মোৰ মানে তোৰ বুকুত কি লগা তোক হেৰিয়ে তোৰ নিজৰ পুতেৰে তোক গালি পাইছে মোক যেতিয়া তাই এনেকুৱা কথা এটা কলে নহয় মোৰ মানে একেবাৰে মোৰ অন্তৰত দহি গল মই কথা নাপাতো মই কৈছো না সেইকাৰণে মই তাক কৈ দিছো তাক ফোন কৰি কৈ দিছো যে তাই খবৰ বুলুবাৰীলে আহিব তই নোৱাৰ নোৱাৰ নীলোৎপল আৰু তই যদি আহিব পাৰ কাৰণ সিটো আহিবলৈ বহুত চেষ্টা কৰি আছে হয়তো আহিব পাৰে কিন্তু মোৰ ৰুমলৈ সোমাব নোৱাৰে সি মই তইও কৈ দিবি তোৰ বোৱাৰী তোৰ ল'ৰা সোমাব পাৰিব তোৰ বোৱাৰী কিন্তু মোৰ ৰুমত সোমাব নোৱাৰে তাই সোমাইছে আগতে এইবাৰ কিন্তু নোৱাৰে তই বোৱাৰীক কৈ দিবি তুমি কিবা এটা কাম কৰিছা নহয় বৰ্তাৰ লগত যিটোৰ কাৰণে বৰ্তাৰ বহুত খং উঠি আছে গতিকে মোৰ খংটো মোৰ খংটো যাব যদি এই মই কোৱা কথা মতে যেতিয়া বিয়া হৈছ পানখন ফালিছ হেৰি কৰিছ ভৰি দি গোত্ৰ চিঙিছ তাৰপিছত তই কিয় নাট লিখি ৰাখ কুকুৰণী ঐ তাই যেতিয়ালৈকে নাম চেঞ্জ নকৰে লিগেলি আৰু লিখিব লিগেলি কৰিবলৈ নাই মই চবতে দেখিব লাগিব তাই ফেচবুক তাই ইনষ্টাগ্ৰাম চবতে দেখিব লাগিব যে তাই বৰা তাই নাথ নহয় আৰু যদি তাই নাথে হৈ থাকে তেতিয়াহ'লে মোৰ পৰা বিপত্তি সদায় পাব এতিয়া তাই মোক সহায় খুজিছে যে নাই নাই আপুনি কিবা আপোনাৰ কোনোবা চিনাকি আছে নেকি নাই মই তাইক আঁতৰ কৰিছো তোৰ বোৱাৰীয়ে মোক তই কৈ দিবি তই কৈ দিবি যে মোক কেতিয়াও কোনো মেছেজ নপঠাব কোনো কণ্টেক্ট নকৰিব মোক কণ্টেক্ট কৰাত আজিলৈকে তোক মই ফোন কৰিছো নেকি বিয়াৰ পিছত নাই কৰা নহয় ৰূপেশ্বৰীয়ে বোৱাৰীগাঁও কৈ দিবি যে অভিনৱ বৰঠাকুৰলৈ কোনো মেছেজ নপঠাবা তুমি তেওঁ বহুত বেছি তোমাৰ ওপৰত খং উঠি আছে মাইকী মানুহ বিয়া হোৱাৰ পিছত গিৰিয়েকৰ নামটো লয় লয় নলয় তেতিয়াহ'লে মোৰ নিয়মৰ শিকে মোৰ সপক্ষে নে বিপক্ষে যা বিপক্ষে যদি যাৱ যা মোৰ ওচৰত নাই দি
মানে লিগেলি এফিডেভিট কৰি হলেও মই চেঞ্জ কৰিম যদি নকৰে তাৰ পাছত হলেও মই কৰিম
যি কৰা তহঁতৰ লগত মোৰ একো সম্পৰ্ক নাই আছে নেকি নাই নাই মোৰ লগত তহঁতৰ একো সম্পৰ্ক নাই কিন্তু মোক তোৰ বোৱাৰীয়ে কৈ দিবি তোৰ বোৱাৰীয়ে যে খবৰদাৰ তালে কোনো মেছেজ নপঠাবি তাৰ লগত তাক ফোন নকৰিবি তাক মেছেজ নপঠাবি একো নকৰিবি সি তোক আঁতৰ কৰিছে মই কৈছো না আঁতৰ মই তাইক আঁতৰ কৰিছো তোৰ বোৱাৰীয়ে মোৰ পৰা আঁতৰ তাই যদি নাম চেঞ্জ নকৰে নহয় তাই কেতিয়াও মোৰ ওচৰত আহিব নোৱাৰে আৰাম জাদি কুকুৰ দি চুৰৰ বাতি খেলা যা হল থ